আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলাৰ কচুগাঁও আৰু গোসাইগাঁৱত দুখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত জয়ৰ লক্ষ্যৰে সভা দুখনত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। বিটিআৰবাসীৰ অভাৱ, অভিযোগ, দিহা পৰামৰ্শ আদি সৰোগত কৰিবলৈ এই সভাসমূহৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কয় যে বিগত সময়ছোৱাত বিটিআৰৰ ৰূপান্তৰৰ যাত্ৰা সাম্প্ৰতিক সময়ত উন্নয়নৰ আটাইতকৈ ইতিবাচক যাত্ৰা। ইফালে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ বিধানসভা কাৰ্যালয়ত আজি পৰিষদীয় বিধায়িনী কাৰ্যবিধি আৰু নিয়মাৱলী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বিটিচিৰ বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়ো, উপাধ্যক্ষ অবিৰাম মহানায়ক আৰু কাৰ্যবাহী সদস্য চাইখং বসুমতাৰীৰ উপস্থিতিত ইংৰাজী আৰু বড়ো ভাষাত এই কাৰ্যবিধি উন্মোচন কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বাক্সা জিলাৰ বৰমাত আজি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। বিটিআৰত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি শ্ৰীবড়োৱে কয় যে বড়োলেণ্ডত শান্তিৰ পৰিৱেশ স্থাপন কৰাত অঞ্চলটোৰ উন্নয়নৰ বাট প্ৰশস্ত হৈছে। আজিৰ অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিন্নেশ্বৰ ব্ৰহ্মৰ 25 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কোকৰাঝাৰৰ চান্দামাৰীত থকা ব্ৰহ্মৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বড়ো সাহিত্য সভাই বিন্নেশ্বৰ ব্ৰহ্ম দাতব্য ন্যাসৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰত নাৰ্জাৰীয়ে সভাৰ পতাকা অৰ্ধ উত্তোলন কৰাৰ লগতে ব্ৰহ্মৰ স্মৃতিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰে। এই উপলক্ষে শান্তিৰ প্ৰতীক বগা পাৰচৰাই উৰুৱাই দিয়া হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচি বিধায়িনী সভাৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিন্নেশ্বৰ ব্ৰহ্মৰ সাহিত্যিক অৱদানৰ কথা সোঁৱৰণ কৰাৰ লগতে তেওঁক এগৰাকী ভৱিষ্যদৰ্শী নেতা বুলি অভিহিত কৰে। আজিৰ অনুষ্ঠানত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে 2000 চনৰ সশস্ত্ৰ উগ্ৰপন্থীয়ে বাসগৃহত কৰা আক্ৰমণত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ মৃত্যু হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীৰ আত্মীয়ৰ পৰা ধন দাবী কৰা ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে আজি হাস্পতালখনৰ 11 জন ঠিকাভিত্তিক কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। হাস্পতালখনৰ কালি এটি নৱজাতকৰ মৃত্যুৰ ঘটনাৰ বুজ ল'বলৈ যোৱাৰ সময়তে যোৱা নিশা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক একাংশ ৰোগীৰ আত্মীয়ই হাস্পতালৰ কৰ্মচাৰীয়ে ধন দাবী কৰা বুলি অভিযোগ দাখিল কৰিছিল। মুখ্যমন্ত্ৰীয়ে লগে লগে এই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। এই অনুসৰি আজি ভঙাগড় আৰক্ষীয়ে অভিযান চলাই 11 জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে। তামোলপুৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিটিচিৰ নৱনিযুক্ত বন বিষয়া আৰু বনকৰ্মীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে 84গৰাকী বন বিষয়া আৰু 330গৰাকী বনকৰ্মীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত তামোলপুৰৰ বিধায়ক জলেন দৈমাৰী, বন বিভাগৰ মুখ্য বন সংৰক্ষক সুমন মহাপাত্ৰ, বন বিভাগৰ সঞ্চালক চি ৰমেশৰ লগতে কেইবাগৰাকীও বন বিষয়া উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণ কৰি শ্ৰীবড়োৱে সকলোকে নিষ্ঠা সহকাৰে কাম কৰি বিটিআৰৰ জীৱ জন্তুৰ লগতে বন সংৰক্ষণ কৰিবলৈ আহান জনায়। ৰাজ্যত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত একাংশ প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি চাকৰি লাভ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ সন্দৰ্ভত আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দলে নগাঁৱত তদন্ত কৰে। নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হৈ তদন্তকাৰী দলটোৱে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ বাবে আবেদন কৰা একাংশ প্ৰাৰ্থীয়ে জমা দিয়া নথি পত্ৰ পৰীক্ষা কৰে। উল্লেখযোগ্য যে একাংশ প্ৰাৰ্থীয়ে মধ্যপ্ৰদেশৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰাৰ অভিযোগ উঠিছিল। অসমৰ 5খন জিলাৰ 31গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হোৱাৰ পিছত ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক ইয়াৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল। তদন্তকাৰী দলটোৱে নগাঁৱৰ উপৰিও শোণিতপুৰ, হোজাই আৰু বিশ্বনাথ জিলাখনত এনেধৰণৰ অনিয়ম সংঘটিত হোৱা বুলি সন্দেহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল।